Ella Akahwani. বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, সমগ্ৰ ৰাষ্ট্ৰই আজি 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি 105 মিনিট জোৰা উদাত্ত ভাষণ দিয়ে। দেশে শত্ৰু ৰাষ্ট্ৰৰ যিকোনো প্ৰচেষ্টা ব্যৰ্থ কৰাৰ বাবে শক্তিশালী অস্ত্ৰ প্ৰণালী গঢ়ি তোলাৰ বাবে মিছন সুদৰ্শন চক্ৰ আৰম্ভ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই স্বাধীনতা দিৱস উপলক্ষে দেশৰ বীৰ শ্বহীদসকলৰ ত্যাগ আৰু বলিদানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। আৰু জম্মু কাশ্মীৰৰ কিষ্টৱাৰ জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত CISFৰ দুজন জোৱান আৰু মাছাই মাতা তীৰ্থযাত্ৰীকে ধৰি কমেও 45 গৰাকী লোকৰ মৃত্যু হৈছে। সমগ্ৰ ৰাষ্ট্ৰই আজি 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি 105 মিনিট জোৰা দীঘলীয়া ভাষণ দিয়ে। শ্ৰীমোদীয়ে ভাষণৰ আৰম্ভণিতে অপাৰেচন সিন্দুৰৰ সাহসী সৈনিকসকললৈ প্ৰণিপাত জনাই কয় যে এই অভিযান দেশৰ সশস্ত্ৰ বাহিনীৰ সাহস আৰু বীৰত্বৰ শক্তিশালী প্ৰতীক। চৰকাৰে সশস্ত্ৰ বাহিনীক এই অভিযানৰ ৰণনীতি প্ৰস্তুত, লক্ষ্য আৰু সময় নিৰ্ধাৰণৰ বাবে সম্পূৰ্ণ স্বাধীনতা দিছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ সাহসী সৈনিকসকলে শত্ৰুপক্ষক যোগ্য প্ৰত্যুত্তৰ দিলে। তেওঁ কয় যে দেশৰ সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ পূব খণ্ডৰ 200 কিলোমিটাৰ ভিতৰলৈ গৈ সন্ত্ৰাসবাদী ঘাটিসমূহ ধূলিচ্ছাত কৰে। ভাৰতে এতিয়া আৰু পাৰমাণৱিক ভাবুকিৰ ওচৰত সেউ নামানে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। স্বাধীনতা দিৱস আশা আৰু আকাংক্ষাৰ উৎসৱ বুলি উল্লেখ কৰি তেওঁ কয় যে 140 কোটি ভাৰতীয়ৰ সংকল্প আৰু দেশৰ সাফল্যক লৈ গৌৰৱ কৰাৰ উপলক্ষে এই দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে কাম কৰি আছে। তেওঁ লগতে কয় যে আত্মনিৰ্ভৰ ভাৰত বিকশিত ভাৰতৰ ভেটিস্বৰূপ আৰু সম্প্ৰতি দেশৰ সকলো ক্ষেত্ৰত আধুনিক ব্যৱস্থা গঢ়ি তোলাৰ কাম চলি আছে। দেশে শক্তি আৱশ্যকতা পূৰণৰ বাবে 200 খনো দেশৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে খণ্ডটোত আত্মনিৰ্ভৰশীলতা অৰ্জনত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে যোৱা 11 বছৰত দেশত উৎপাদিত সৌৰশক্তিৰ পৰিমাণ 30 গুণ বৃদ্ধি পাইছে। চৰকাৰে 2047 চনৰ ভিতৰত পাৰমাণৱিক শক্তি সামৰ্থ 10 গুণৰো অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে আগবাঢ়িছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। দেশে মহাকাশ খণ্ডত অভূতপূৰ্ব সাফল্য অৰ্জন কৰিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা উভতি আহিছে আৰু তেওঁ কিছুদিনৰ পাছতে দেশলৈ আহিব। বিগত 8 বছৰত চৰকাৰে GST ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত দেশত কৰৰ বোজা হ্ৰাস পাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে শত্ৰু ৰাষ্ট্ৰৰ যিকোনো প্ৰচেষ্টা ব্যৰ্থ কৰাৰ বাবে শক্তিশালী অস্ত্ৰ প্ৰণালী গঢ়ি তোলাৰ বাবে মিছন সুদৰ্শন চক্ৰ আৰম্ভ কৰিব। তেওঁ কয় যে পৰৱৰ্তী 10 বছৰত এই ৰাষ্ট্ৰীয় সুৰক্ষাঢালৰ সম্প্ৰসাৰণ সুদৃঢ়কৰণ আৰু আধুনিকীকৰণ কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে কয় যে লাখ লাখ লোকৰ বলিদানেৰে যদি এখন স্বাধীন ভাৰত লাভ কৰিব পাৰি, তেনেহলে সংকল্প, কঠোৰ পৰিশ্ৰম, আত্মনিৰ্ভৰশীলতা আৰু স্বদেশী মন্ত্ৰৰে এখন সমৃদ্ধ ভাৰত নিৰ্মাণ কৰিব পাৰি। প্ৰধানমন্ত্ৰী মোদীক আজি লালকিল্লাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় ছেঠে আদৰণি জনায়। ইয়াৰ পাছত তেওঁ সামৰিক অভিবাদন গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উদ্বোধন কৰাৰ লগে লগে বায়ুসেনাৰ 2খন MI-17 হেলিকপ্টাৰেৰে পুষ্পবৃষ্টি কৰোৱা হয়। ইয়াৰ আগেয়ে লালকিল্লাত উপস্থিত হোৱাৰ পূৰ্বে শ্ৰীমোদীয়ে ৰাজঘাটলৈ যায় আৰু জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। দেশৰ বিভিন্ন প্ৰান্তত আজি 79 সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজধানীৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, ডঃ এছ জয়শংকৰ, নীতিন গাডকাৰী, ডঃ জিতেন্দ্ৰ সিং আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নিজৰ নিজৰ বাসগৃহত ত্ৰিৰংগা পতাকা উত্তোলন কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ছত্ৰছাল ষ্টেডিয়ামত আৰু কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সভাপতি JP নাড্ডাই দলৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। শ্ৰীনাড্ডাই তেওঁৰ ভাষণত কয় যে দেশ কেৱল স্বাধীন হৈয়ে নাথাকে, বৰং এখন সমৃদ্ধিশালী আৰু বিকশিত ভাৰত হিচাপেও গঢ় লৈ উঠিব। তেওঁ কয় যে বিশ্বত অস্থিৰতাই বিৰাজ কৰাৰ সময়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে বিকাশৰ দিশত নিৰন্তৰ আগবাঢ়ি গৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে লালকিল্লাত প্ৰধানমন্ত্ৰীৰ ভাষণত আত্মনিৰ্ভৰতাৰ বাৰ্তা দিয়া হৈছে বুলি উল্লেখ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেশৰ স্বাধীনতাৰ বাবে হাজাৰ হাজাৰ লোকে জীৱন ত্যাগ কৰিছিল বুলি উল্লেখ কৰি কয় যে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশত সকলো নাগৰিকে সমূহীয়াভাৱে কাম কৰাৰ সময় আহি পৰিছে। অসমতো আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণত দেশৰ বীৰ শ্বহীদসকলৰ ত্যাগ আৰু বলিদানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শনেৰে সমগ্ৰ দেশ আত্মনিৰ্ভৰ হোৱাৰ দিশত আগবাঢ়ি গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অসমক দেশৰ তৃতীয়খন দ্ৰুত বিকাশশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে। অৰুণাচল প্ৰদেশৰ ইটানগৰৰ আই জি উদ্যানত আয়োজিত স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। শ্ৰীখাণ্ডুৱে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ দিশত আলোকপাত কৰি কয় যে অৰুণাচল প্ৰদেশ চৰকাৰে 2025ৰ পৰা 2035 বৰ্ষক জলশক্তি দশক হিচাপে ঘোষণা কৰিছে। ৰাজ্যখনত অহা 3 বছৰত 2,00,000 কোটি টকা ব্যয় সাপেক্ষে নতুন জলশক্তি প্ৰকল্প আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী খাণ্ডুৱে প্ৰকাশ কৰে। নাগালেণ্ডতো আজি স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন ঠাইত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কোহিমাৰ নাগালেণ্ড অসামৰিক সচিবালয় প্লাজাত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'য়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ হেৰুওৱা সাহসী যুঁজাৰুসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয় যে তেওঁলোকৰ সাহস, ত্যাগ আৰু নিস্বাৰ্থ সেৱাই অনাগত প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি যাব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দেশবাসীক পাৰ্চী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে পাৰ্চী নৱবৰ্ষ নৱৰোজ হৈছে নতুন আশা আৰু সমৃদ্ধিৰ প্ৰতীক। ৰাষ্ট্ৰপতিয়ে কয় যে পাৰ্চী সম্প্ৰদায়ৰ এই গুৰুত্বপূৰ্ণ উৎসৱৰ জৰিয়তে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য উদযাপিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে লগতে কয় যে এই উৎসৱে সকলোৰে জীৱনলৈ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াবলৈ সকলোকে অনুপ্ৰেৰণা যোগাব। জম্মু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ পদ্দাৰ অঞ্চলৰ এখন পাৰ্বত্য গাঁৱত কালি হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত CISFৰ 2জন জোৱান আৰু মাছাইল মাতা তীৰ্থযাত্ৰীকে ধৰি কমেও 45 গৰাকী লোকৰ মৃত্যু হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে বৰ্তমানলৈকে 120 জনৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰে 38 জনৰ অৱস্থা অতি সংকটজনক। অঞ্চলটোত বহুসংখ্যক লোক এতিয়াও সন্ধানহীন হৈ আছে। অঞ্চলটোত মাটি আৰু ধবংসস্তূপৰ মাজত বন্দী হৈ ৰোৱা বহুসংখ্যক লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে NDRFৰ 2টা নতুন দলকে ধৰি SDRF, আৰক্ষী, সেনা, স্থানীয় স্বেচ্ছাসেৱক আৰু জিলা প্ৰশাসনে উদ্ধাৰ অভিযান চলাই আছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মাছাইল মাতা মন্দিৰৰ অন্তিমটো গন্তব্যস্থান সচতীত কালি দিনৰ প্ৰায় 12:30 বজাত এই ডাৱৰ বিস্ফোৰণ সংঘটিত হয়। অঞ্চলটোত বাৰ্ষিক মাছাইল মাতা যাত্ৰাৰ বাবে বহু সংখ্যক লোক সমবেত হৈছিল। ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানত সচতী অঞ্চলৰ ভালেসংখ্যক বাসগৃহ, 6টা চৰকাৰী ভৱন, 3টা মন্দিৰ, 4টা ৱাটাৰমিল, 2টা পশুগৃহ আৰু 30 মিটাৰ দৈৰ্ঘ্যৰ এখন দলং উটি যায়। আকস্মিক বানত ভালেসংখ্যক বাহন ধবংস হোৱাৰ উপৰি বহু বৈদ্যুতিক খুঁটা উভালি পৰাত মাছাইল আৰু সচতীৰ লগতে ইয়াৰ কাষৰীয়া কেইবাখনো গাঁৱৰ বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, উপৰাজ্যপাল মনোজ সিন্হা, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। সমগ্ৰ ৰাষ্ট্ৰই আজি 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি 105 মিনিট জোৰা উদাত্ত ভাষণ দিয়ে। দেশে শত্ৰু ৰাষ্ট্ৰৰ যিকোনো প্ৰচেষ্টা ব্যৰ্থ কৰাৰ বাবে শক্তিশালী অস্ত্ৰ প্ৰণালী গঢ়ি তোলাৰ বাবে মিছন সুদৰ্শন চক্ৰ আৰম্ভ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আৰু জম্মু কাশ্মীৰৰ কিষ্টৱাৰ জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত চি আই এছ এফৰ দুজন জোৱান আৰু মাছাৰি মাতা তীৰ্থযাত্ৰীকে ধৰি কমেও 45 গৰাকী লোকৰ মৃত্যু হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।